বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱাত প্ৰধানমন্ত্ৰীৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁক শুভেচ্ছা জনাইছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ 21টা অঞ্চলত ধন সৰবৰাহ প্ৰতিৰোধ আইন 2002ৰ অধীনত তালাচী অভিযান চলায়। ডনাল্ড ট্ৰাম্পৰ গ্ৰীণলেণ্ড দখলৰ চেষ্টাৰ প্ৰসংগক লৈ ইউৰোপীয় সংঘৰ অন্তৰ্গত দেশসমূহৰ নেতৃবৰ্গই অহা 22 জানুৱাৰীত এখন জৰুৰী শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেহত আজি খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়াৰ ষষ্ঠ সংস্কৰণ আৰম্ভ হ'ব। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ এখন খেলত আজি দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। দলৰ ৰিটাৰ্ণিং বিষয়া ডঃ কে লক্ষ্মণে আজি শ্ৰীনবীনক নতুন দিল্লীত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰাৰ লগতে সংগঠন পৰ্ব অনুষ্ঠানত নিৰ্বাচনৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। শ্ৰীনবীনক দলৰ জ্যেষ্ঠ নেতাসকল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনবীনক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে বিজেপি দল হৈছে পৃথিৱীৰ ভিতৰতে এটা সৰ্ববৃহৎ ৰাজনৈতিক দল। শ্ৰীনবীনে দলৰ ঐতিহ্যক আগবঢ়াই নিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে নকৈ নিযুক্তিপ্ৰাপ্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৃহৎ অৰ্থনৈতিক, সামাজিক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ সাক্ষী হোৱা নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডেকা শক্তিৰ উদ্যম আৰু সাংগঠনিক কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট শ্ৰীনবীনৰ নেতৃত্বত দলৰ কৰ্মীসকল উপকৃত হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা কেইবাটাও মাহত দলৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত তৃণমূল পৰ্যায়ৰ গোটসমূহকে ধৰি সকলো পৰ্যায়ত গণতান্ত্ৰিক প্ৰক্ৰিয়া মানি চলা হৈছে। তেওঁ লগতে কয় যে দলৰ নেতৃত্ব পৰম্পৰা, অভিজ্ঞতা আৰু সেৱাৰ মনোভাৱেৰে পৰিচালিত হয়। শ্ৰীমোদীয়ে কয় যে দলৰ বৃহৎ সংগঠন পৰ্ব বিজেপিৰ গণতান্ত্ৰিক বিশ্বাস, সাংগঠনিক নিয়মানুৱৰ্তিতা আৰু কৰ্মীকেন্দ্ৰিক মনোভাৱৰ প্ৰতীক। জনসাধাৰণৰ বিশ্বাসে দলটোক শক্তিশালী কৰি অহা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিগত 11 বছৰ দলটোৱে জনসাধাৰণৰ আস্থা আদায় কৰাৰ ক্ষেত্ৰত এটা উল্লেখনীয় যাত্ৰা কৰিছে। তেওঁ কয় যে জনসাধাৰণৰ সেৱাই হৈছে দলৰ আটাইতকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই নৱনিৰ্বাচিত সভাপতি নীতিন নবীনৰ নিৰ্বাচন সন্দৰ্ভত সম্বৰ্ধনা জনাই কয় যে এয়া এটা ঐতিহাসিক অনুষ্ঠান। শ্ৰীনাড্ডাই কয় যে নীতিন নবীনৰ এটা আদৰ্শগত পটভূমি আছে আৰু তেওঁ অতি কম বয়সতে 5 বাৰকৈ বিধায়ক হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ কয় যে এজন তৰুণ, উদ্যমী আৰু প্ৰতিভাৱান ব্যক্তিয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব বহন কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ 21টা অঞ্চলত ধন সৰবৰাহ প্ৰতিৰোধ আইন 2002ৰ অধীনত তালাচী অভিযান চলায়। সবৰিমালা মন্দিৰৰ সৈতে জড়িত সোণ আৰু অন্যান্য মন্দিৰৰ সম্পত্তিৰ অপব্যৱহাৰ সন্দৰ্ভত সঞ্চালকালয়ে এই অভিযান চলায়। কেৰালা অপৰাধ শাখাত পঞ্জীভূত একাধিক এজাহাৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছে। ট্ৰেবাংকুৰ দেৱশ্ৰম বোৰ্ডৰ বিষয়া, ব্যক্তিবিশেষ, মধ্যস্থতাকাৰী আৰু গহনা বেপাৰী সবৰিমালা মন্দিৰৰ সোণ আৰু অন্যান্য সম্পত্তিৰ অপব্যৱহাৰত জড়িত থকাৰ অভিযোগত এই এজাহাৰসমূহ দাখিল কৰা হৈছিল। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে 2019-2025 চনৰ সময়ছোৱাত সোণৰ পোছাক পৰিহিত মন্দিৰৰ পবিত্ৰ সামগ্ৰীসমূহ চৰকাৰী তথ্যত ইচ্ছাকৃতভাৱে তামৰ প্লেট হিচাপে ভুলকৈ দেখুওৱা হৈছিল আৰু সেই সামগ্ৰীসমূহ মন্দিৰ চৌহদৰ পৰা বেআইনীভাৱে আঁতৰ কৰা হৈছিল। চেন্নাই আৰু কৰ্ণাটকৰ ব্যক্তিগত পৰ্যায়ত ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে সামগ্ৰীসমূহৰ পৰা সোণৰ পোছাকসমূহ আঁতৰাই সোণ আহৰণ কৰা হৈছিল আৰু এই সোণ বিক্ৰীৰ জৰিয়তে লাভ কৰা ধন হস্তান্তৰ তথা লুকুৱাই ৰখা হৈছিল। এই অবৈধ ধনৰ সন্ধান, ইয়াৰ সৈতে জড়িত ব্যক্তিবিশেষক চিনাক্ত, অপৰাধমূলক তথ্যপাতি আৰু ডিজিটেল প্ৰমাণ জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ধন সৰবৰাহৰ বিষয়ে বিশদভাৱে জানিবলৈ এই তালাচী অভিযান চলোৱা হৈছে। এই তদন্তত সবৰিমালা মন্দিৰৰ প্ৰসাদ আৰু অনুষ্ঠানৰ সৈতে জড়িত অন্যান্য আৰ্থিক অনিয়ম আৰু কেলেংকাৰীৰ তথ্যও পোহৰলৈ আহিছে। এই সকলো অনিয়ম PNLA পৰিকাঠামোৰ অধীনত পৰীক্ষা কৰি থকা হৈছে। ইউৰোপীয় সংঘৰ অন্তৰ্গত দেশসমূহৰ নেতৃবৰ্গই অহা 22 জানুৱাৰীত এখন জৰুৰী শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ইউৰোপীয় আয়োগৰ মুখপাত্ৰ অলফ গিলে প্ৰকাশ কৰা মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ গ্ৰীণলেণ্ড দখল কৰাৰ চেষ্টাৰ সৈতে সংগতি ৰাখি আমেৰিকাই দিয়া শুল্ক বৃদ্ধিৰ ভাবুকিৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে। শুল্ক বৃদ্ধিৰ ভাবুকিৰ এই বিষয়টোক লৈ ইউৰোপীয় সংঘই ৱাশ্বিংটনৰ সৈতে সকলো পৰ্যায়তে সম্পৰ্ক ৰক্ষা কৰি চলিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইউৰোপীয় সংঘই ইয়াৰ অৰ্থনৈতিক স্বাৰ্থত সুৰক্ষিত কৰাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ট্ৰাম্পে ভাবুকি দিয়া শুল্ক আৰোপৰ ব্যৱস্থা কাৰ্যকৰী হলে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লবলৈ ইউৰোপীয় সংঘ সাজু থকা বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত গ্ৰীণলেণ্ডৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ বিচাৰে বুলি উল্লেখ কৰি এই সন্দৰ্ভত কোনো সিদ্ধান্তত উপনীত নহলে শুল্ক আৰোপ কৰাৰ ব্যৱস্থা কাৰ্যকৰী হ'ব বুলি ডনাল্ড ট্ৰাম্পে ইতিপূৰ্বে সকীয়াই দিছিল। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নেটোৰ সচিব প্ৰধান মাৰ্ক ৰুটৰ সৈতে গ্ৰীণলেণ্ড প্ৰসংগত টেলিফোনযোগে হোৱা বাৰ্তালাপত কয় যে তেওঁ ডাভোছত বিভিন্ন পক্ষৰ সৈতে বিষয়টোক লৈ মত বিনিময় কৰিব। গ্ৰীণলেণ্ডৰ ক্ষেত্ৰত আমেৰিকাই গ্ৰহণ কৰা স্থিতিৰ সমৰ্থনত দেশখনৰ লগতে সামগ্ৰিকভাৱে বিশ্বৰ প্ৰেক্ষাপটত এয়া অপৰিহাৰ্য বুলি তেওঁ মত প্ৰকাশ কৰে। ইৰাণত চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ সময়ছোৱাত 4,029গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 26,000ৰো অধিক লোকক আটক কৰা হৈছে বুলি মানৱ অধিকাৰ কৰ্মীৰ সংবাদ সংস্থা হিউমেন ৰাইটছ এক্টিভিষ্ট নিউ এজেন্সীয়ে প্ৰকাশ কৰিছে। প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত হতাহত হোৱা লোকৰ সংখ্যা নিশ্চিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি সংস্থাটোৱে কয় যে এনে কাৰ্যসূচীত প্ৰাণ হেৰুওৱাসকলৰ মাজত ভালেমান শিশুকে ধৰি অধিকাংশই প্ৰতিবাদকাৰী আছিল। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত ভাষণ দিয়াৰ বাবে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘছিক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও দেশখনৰ শেহতীয়া পৰিস্থিতিত ইৰাণ চৰকাৰে গ্ৰহণ কৰা ভূমিকাৰ পৰিপ্ৰেক্ষিতত এই নিমন্ত্ৰণ বাতিল কৰা হৈছে। ইপিনে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খমেনীয়ে প্ৰতিবাদী কাৰ্যসূচীত কেইবা হাজাৰ লোক মৃত্যুমুখত পৰাৰ বাতৰিৰ সত্যতা স্বীকাৰ কৰি ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক জগৰীয়া কৰিছে। লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেহত আজি খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়াৰ ষষ্ঠ সংস্কৰণ আৰম্ভ হ'ব। এই ক্ৰীড়াত 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 472গৰাকী এথলীটকে ধৰি মুঠ 1000গৰাকী অংশগ্ৰহণকাৰীয়ে বৰফত খেলা খেল হকী আৰু স্কেটিঙত ভাগ ল'ব। লেহৰ এনডিএছ আইচ হকী ৰিংকত এই ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া খেলো ইণ্ডিয়া আঁচনিৰ অধীনত 2020চনৰে পৰা খেলি অহা হৈছে আৰু আৰম্ভণিৰে পৰা লাডাখে এই ক্ৰীড়া আয়োজন কৰি আহিছে। আইচ হকী ক্ৰীড়াসমূহ এনডিএছ আইচ হকী ষ্টেডিয়াম আৰু আইচিই হকী ৰিংকত খেলোৱা হ'ব। মহিলা প্ৰিমিয়াৰ লীগ ডব্লিউ পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ এখন খেলত আজি দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত হ'বলগীয়া খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট জায়েণ্টছক 61 ৰাণত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 178 ৰাণ কৰে। দলৰ হৈ গৌতমী নায়কে সৰ্বাধিক 73 ৰাণ কৰে। প্ৰত্যুত্তৰত গুজৰাট জায়েণ্টছে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 117 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ এছলে গাৰ্ণাৰে সৰ্বাধিক 54 ৰাণ কৰে। গৌতমী নায়কক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে 2026বৰ্ষৰ ডব্লিউ পি এল প্ৰতিযোগিতা এইবেলি 2খন মহানগৰীত খেলোৱা হৈছে। নবী মুম্বাইত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম পৰ্যায়ৰ খেলৰ সামৰণিত অংশগ্ৰহণকাৰী 5টা দলেই দ্বিতীয় পৰ্যায়ৰ বাবে সম্প্ৰতি গুজৰাটত উপস্থিত হৈছেগৈ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱাত প্ৰধানমন্ত্ৰীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁক শুভেচ্ছা জনাইছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ 21টা অঞ্চলত ধন সৰবৰাহ প্ৰতিৰোধ আইন 2002ৰ অধীনত তালাচী অভিযান চলায়। লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেহত আজি খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়াৰ ষষ্ঠ সংস্কৰণ আৰম্ভ হ'ব আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ এখন খেলত আজি দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।